এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। কলা শিতানত বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউললৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। প্ৰয়াত অভিনেতাগৰাকীৰ পত্নী তথা লোকসভাৰ সাংসদ হেমা মালিনীয়ে বঁটা গ্ৰহণ কৰে। কিংবদন্তী ভায়লিন বাদক ডঃ এম ৰাজমকো পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰী, শিল্পী সত্যৱধানী ডঃ আৰ গণেশ, উদ্যোগপতি উদয় সুৰেশ কুমাৰ কোটক আৰু চিকিৎসক ডঃ কল্লিপাট্টি ৰামাস্বামী পলেস্বামীলৈও পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, শিল্পী টগাৰাম ভিল, স্বামী ব্ৰহ্মদেৱকে ধৰি বিশিষ্ট ব্যক্তিসকলক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে 13গৰাকীৰ নাম পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। এইবাৰ অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ইন্ধন, সাৰ আৰু বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতি সুস্থিৰ হৈ আছে। শ্ৰীমতী সীতাৰমণে আজি মুম্বাইত লঘু উদ্যোগ বিকাশ বেংকৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰিস্থিতি যন্ত্ৰ শক্তিশালী কৰা, গ্ৰাম্য উদ্যোগসমূহৰ আধুনিকীকৰণ ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও পৰ্টেল আৰু উদ্যম মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও ঘৰুৱা বিকাশ সুৰক্ষিত কৰাৰ বাবে ভাৰতে নীতিগত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়িছে। তেওঁ কয় যে খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ উপৰিও সাৰৰ মূল্যও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ইপিনে সোণৰ বৰ্ধিত মূল্যই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰখনত 8,00,000 কোটিতকৈ অধিক টকা আদায় দিয়াত পলম হোৱাৰ বাবে উদ্যোগটোৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত আজি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমানবন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহত ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিছে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ইবোলা সংক্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জৰুৰীকালীন স্বাস্থ্যৰ উদ্বেগজনক পৰিস্থিতি বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে সাৱধানতামূলক ব্যৱস্থা হিচাপে সকলো প্ৰস্তুতি কৰি থকা হৈছে। শ্ৰীনাড্ডাৰ নিৰ্দেশমৰ্মে স্বাস্থ্য সচিবেও বিভিন্ন মন্ত্ৰালয় আৰু সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন যুটীয়া পৰ্যালোচনা বৈঠকত মিলিত হয়। কেন্দ্রীয় পথ পরিবহন আর ঘাইপথ মন্ত্রী নীতিন গাডকারিয়ে আজি হিমাচল প্রদেশত 1947 কিলোমিটার রাষ্ট্রীয় ঘাইপথর মান আর ব্যবস্থাপনার অগ্রগতির বুজ দেয়। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীগাডকারিয়ে রাষ্ট্রীয় ঘাইপথর কাম কাজ খরতকিয়া করা, উন্নতমানের কাম কাজ নিরীক্ষণ আর উন্নত বাটপথর আধুনিক নির্মাণ পদ্ধতি ব্যবহারের উপর গুরুত্ব আরোপ করে। যোগাযোগ ব্যবস্থা বিশেষক দেশের মুখ্য করিডর সমূহের মাজত যোগাযোগ ব্যবস্থা শক্তিশালী করাত গুরুত্ব আরোপ করে। সংশ্লিষ্ট বিষয়াসকলক বারিষা কালত হবপরা সমস্যা, বিশেষক নলা নর্দমা ব্যবস্থাপনা, হেলনিয়া ঠাইসমূহর সুরক্ষা ব্যবস্থা আর যাত্রীসকলের সুরক্ষার যাবতীয় ব্যবস্থা গ্রহণ করার নির্দেশ দিয়ে। ইয়ার পূর্বে শ্রীগাডকারিয়ে রাজস্থানত 10 কিলোমিটারতক অধিক দৈর্ঘ্যর রাষ্ট্রীয় ঘাইপথর মান আর ব্যবস্থাপনা অগ্রগতিরও পর্যালোচনা করে। বৈঠকত শ্রীগাডকারিয়ে নির্ধারিত সময়ের ভিতর কামসমূহ সমাপ্ত করার দীর্ঘম্যাদী আর উন্নত রাষ্ট্রীয় ঘাইপথ নির্মাণের আধুনিক প্রযুক্তি ব্যবহারের ক্ষেত্রত গুরুত্ব আরোপ করে। বৈঠকত পথ পরিবহন আর ঘাইপথ রাজ্যমন্ত্রী অজয় টামটা, হর্ষ মালহোত্রা, রাষ্ট্রীয় ঘাইপথ প্রাধিকরণের বিষয়া আর কেবাগী মন্ত্রীয় ভাগ লয়। শ্রোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মনোৰঞ্জন আৰু আতিথ্য সম্পৰ্কিত কোনো ধৰণৰ কাম কাজত যাতে শিশু শ্ৰমিক নিয়োগ কৰা নহয় সেই সম্পৰ্কে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ এখন জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে কেইবাখনো শিশু অধিকাৰ সমিতিয়ে ঐক্যবদ্ধভাৱে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে 18 বছৰ বয়সৰ তলৰ শিশুসকলক অৰ্কেষ্ট্ৰা, পেছাদাৰী নৃত্যদল, মাছাজ পাৰ্লাৰ, স্পা আৰু চেলন আদিত পৰিৱেশন বা নিযুক্তি দুয়োটাকে শিশু আৰু কিশোৰ শ্ৰমিক প্ৰতিৰোধী আৰু নিয়ন্ত্ৰণ বিধেয়ক চমুকৈ কালপ্ৰা এক্টৰ আওতালৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা দিয়াৰ অনুৰোধেৰে আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে। মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা 12খন ৰাষ্ট্ৰৰ 400তকৈ অধিক সেনাবাহিনীৰ জোৱানে এই অনুশীলনত ভাগ লৈছে। যোৱা 20 তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুশীলনে আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ ক্ষেত্ৰত থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। এই অনুশীলনত ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, ভিয়েটনাম আদিৰ সেনাই যোগদান কৰিছে। এই অনুশীলনৰ সময়ত সেনাবাহিনীয়ে অঞ্চলটোৰ মধ্যমীয়া উচ্চতাৰ পাহাৰ আৰু অৰণ্য অঞ্চলত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত যাতে কাৰ্যকৰী দক্ষতা, আত্মবিশ্বাস, কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শনৰ মনোভাৱ গঢ় লৈ উঠে তাৰ বাবে স্নাইপাৰ আৰু AK-203 দৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে গুলীচালনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। অনুশীলনৰ অংশ হিচাপে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা মোস্তাফা খামেনীয়ে এটা অতিশয় গোপন স্থানত অত্যন্ত নিয়ন্ত্ৰিত যোগাযোগ ব্যৱস্থাৰ মাজত সংগোপনে বাস কৰি আছে বুলি আমেৰিকাৰ চোৰাংচোৱা বিষয়াসকলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। বাতৰিটোৰ মতে সৰ্বোচ্চ নেতাগৰাকীৰ ওচৰলৈ প্ৰয়োজনীয় বাৰ্তাসমূহ নিৰ্দিষ্ট নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত ইৰাণ চৰকাৰৰ যোগাযোগ ব্যৱস্থা বিলম্বিত হোৱাৰ লগতে আমেৰিকাৰ সৈতে দেশখনৰ আলাপ আলোচনাৰ গতিও মন্থৰ হৈ পৰা বুলি চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP Nadda এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয় উমৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।